নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ বিজেপি কৰ্মীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ, ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান, ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি সম্পন্ন, আৰু ডিব্ৰুগড়ৰ টিংখাঙত স্থানীয় কৃষকসকলৰ দ্বাৰা উৎপাদিত 16 টন আলু ৰপ্তানিৰ বাণিজ্যিক যাত্ৰাৰ শুভাৰম্ভ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে। বিগত এটা দশকত অসমৰ ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিয়ে এন ডি এৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰ আৰ্হিৰ সফলতাকে প্ৰতিফলিত কৰে। অসমৰ জনসাধাৰণ আৰু 5 বছৰৰ বাবে এনে এন ডি এ মিত্ৰজোঁটলৈ সমৰ্থন আগবঢ়াই উন্নয়নৰ এই যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসম বিগত 10 বছৰত সন্ত্ৰাসবাদৰ পৰা মুক্ত হৈছে আৰু ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰত ন ন সুযোগৰ সৃষ্টি হৈছে। তেওঁ লগতে কংগ্ৰেছে ইয়াৰ শাসনকালত শান্তি শৃংখলা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। কংগ্ৰেছৰ শাসনকালত শান্তি শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ ভালেসংখ্যক যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বুলিও তেওঁ মন্তব্য কৰে। বড়ো শান্তি চুক্তি সম্পাদনৰ পাছত হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ ভালেসংখ্যক যুৱক যুৱতীয়ে সংঘৰ্ষৰ পৰিৱৰ্তে প্ৰগতিৰ পথ বাছি লৈছে আৰু সুস্থিৰতাৰ পৰিৱেশৰ বাবে শিক্ষা, কৰ্মসংস্থাপন আৰু উদ্যমশীলতাৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিত্তীয় সাহায্য, সুলভ স্বাস্থ্যসেৱা, গৃহ নিৰ্মাণ, শিক্ষা আৰু ভূমিপট্টা প্ৰদানকে ধৰি অসমৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে এন ডি এ চৰকাৰে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। বিজেপি চৰকাৰে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে আৰু অনাগত সময়তো এনে প্ৰচেষ্টা অব্যাহত থাকিব লাগিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। ইপিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ তৃণমূল কৰ্মীৰ মনোবল বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। তেওঁ লগতে কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটীত বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰিব বুলিও প্ৰকাশ কৰে।
আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ নেতৃবৃন্দৰ উপস্থিতিত সংকল্প পত্ৰ উন্মোচন কৰিব। মেৰা বুথ সবচে মজবুত শীৰ্ষক এই অনুষ্ঠানটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আমাৰ 31,000তকৈ অধিক বুথত থকা লাখ লাখ কাৰ্যকৰ্তা অৰ্থাৎ আমাৰ সদস্যসকল, তৃণমূল পৰ্যায়ৰ বুথ পৰ্যায়ৰ সদস্যসকলৰ লগত তেখেতে বাৰ্তালাপ কৰিলে। আমাৰ কাৰ্যকৰ্তাসকল, তেওঁ কাৰ্বি আংলঙে, বোকাজানেই হওক, তিনিচুকীয়া জিলাই হওক, শোণিতপুৰে হওক বা বড়োলেণ্ডেই হওক আৰু নগাঁৱে হওক, সকলো প্ৰান্তৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন কথা পাতিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱক বিভিন্ন প্ৰশ্ন আৰু উত্তৰ দিলে তেখেতসকলে। খুব সুন্দৰ এক অনুষ্ঠান। আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিটো সম্পূৰ্ণৰূপে আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ শক্তিৰেই শক্তিবন্ত। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে আমাৰ বাবে মূল আধাৰ।
আনহাতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম গোটৰ অধ্যক্ষা সুপ্ৰিয়া শ্ৰীনাথে অনাগত দিনত দলটোৱে তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ উদঙাই দিব বুলি প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি জাগীৰোড আৰু বোকাখাটত প্ৰচাৰ চলায়। তেওঁ জাগীৰোডৰ দেওহালত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ আৰু বোকাখাটত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ সভাত অংশ লয়। সভাপতিগৰাকীয়ে আজি গোলাঘাট জিলাৰ বোকাখাটত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সভাত উপস্থিত হ'ব নোৱাৰে। তেওঁ দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন জয় পাণ্ডাৰ উপস্থিতিত টেলিফোনিক বাৰ্তাৰে জনসাধাৰণক সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত অংশ লয় আৰু এন ডি এ সমৰ্থিত প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে নাইবৈচা আৰু চিচিবৰ গাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিত প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে দলৰ নেতা ৰিপুণ বৰাই বৰচলা পুথিমাৰী অঞ্চলত প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ দুলীয়া কাকতি মণ্ডল আৰু বৰবৰুৱা মণ্ডলত প্ৰচাৰ চলায়। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আজি শিৱসাগৰ সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিক আৰু ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। বৰপেটা আৰু বঙাইগাঁও জিলাতো ঘৰে ঘৰে গৈ 85 বছৰ ঊৰ্ধৰ আৰু দিব্যাংগ লোকৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। বৰপেটাত বিশেষভাৱে গঠিত 22টা ভোটগ্ৰহণকাৰী দল মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ইভিএম বিতৰণ কেন্দ্ৰৰ পৰা ৰাওনা হয়। বিয়লি তেওঁলোকে প্ৰথম দিনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰি পুনৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ উভতি আহে। বৰপেটা নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টি ক্ৰমে বৰপেটা, চেঙা, মন্দিয়া আৰু পকা বেদবাৰীত মুঠ 559গৰাকী ভোটদাতাৰ ঘৰত ভোটগ্ৰহণ কৰা হ'ব বুলি জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি প্ৰথমটো শুনানি অনুষ্ঠিত হয়। প্ৰথমটো শুনানিত ৰাজ্য চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰে বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে। গোচৰটোৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে আদালতৰ সন্মুখত বিস্তৃতভাৱে তেওঁ ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে অভিযুক্ত অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰাৰ পৰা ৰেহাই বিচাৰি দাখিল কৰা আবেদনৰ সপক্ষে অধিবক্তা আনন্দ কুমাৰ ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। অমৃত প্ৰভা মহন্তৰ অধিবক্তাৰ যুক্তিৰ পাছত আদালতে কাইলৈ পুৱাৰ ভাগত অভিযুক্ত শ্যামকানু মহন্ত আৰু বিয়লিৰ ভাগত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিব। ইপিনে অভিযুক্ত নন্দেশ্বৰ বৰাই বিশেষ তদন্তকাৰী গোটে জব্দ কৰা তেওঁৰ মোবাইল ফোনটো জিম্মাত বিচাৰি আদালতত এখন আবেদন দাখিল কৰে, কিন্তু বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংশ্লিষ্ট ফোনটো তথ্য প্ৰমাণৰ এটা গুৰুত্বপূৰ্ণ সমল বুলি যুক্তি ৰখাই এনে আবেদনৰ বিৰোধিতা কৰে। পাছত আদালতে উভয় পক্ষৰ যুক্তি শুনি অভিযুক্ত নন্দেশ্বৰ বৰাই নিজৰ মোবাইল ফোনটো জিম্মাত বিচাৰি দাখিল কৰা আবেদনখন নাকচ কৰে। আজিৰ আদালতত শুনানি প্ৰক্ৰিয়াত উপস্থিত থকা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে ফাষ্ট ট্ৰেক আদালতত আজিৰে পৰা চলা গোচৰটোৱে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত স্থানীয় কৃষকসকলে উৎপাদন কৰা 16 টন আলু ৰপ্তানিৰ আজি শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা জোকাৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আলু ৰপ্তানিয়ে ৰাজ্যৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে প্ৰকাশ কৰে।
দিহিংচাং বহুমুখী প্ৰকল্পৰ দ্বাৰা যোৱা 3 বছৰে ইয়াৰ স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত খেতিয়কসকলে, যুৱক যুৱতীসকলে যি কঠোৰ পৰিশ্ৰম কৰি প্ৰতি বছৰে 5 লাখ কেজি আলু উৎপাদন কৰি এটা অভিলেখ স্থাপন কৰিছে। প্ৰথমবাৰৰ বাবে এনেকুৱা ঘটনা আমাৰ ডিব্ৰুগড় জিলাত হৈছে, উজনি অসমত হৈছে। মই ভাবোঁ যে এই সফলতাই হাজাৰজন উঠি অহা যুৱক যুৱতীক উৎসাহিত কৰিব স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আৰু নিজৰ মাটিডৰা সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ই উদগনি দিব। মই ইয়াৰ বাবে বিমল বৰা ডাঙৰীয়াক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছো, কাৰণ এইটো সাধাৰণ কাম নহয়। কথা কবলৈ ভাল, কিন্তু কৰ্মপথাৰত পদাপন কৰি সন্মুখত থকা সকলো প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দি ইয়াৰ পৰা সফলতাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰাটো সহজ কাম নহয়। গতিকে সেই কিন্তু অসাধ্য সাধন কৰিছে আজি টিংখাঙৰ যুৱক যুৱতীসকলে, খেতিয়কসকলে।
মাজুলী জিলা সাহিত্য সভাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি নামনি মাজুলীৰ বালিচাপৰিৰ মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। অঞ্চলটোৰ কেইবাখনো শাখা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত শতাধিক লেখক লেখিকাক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা যুৱ লেখকৰ পুৰস্কাৰ লাভ কৰা লেখক লেখিকাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দিনৰ 12 বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে মাজুলী জিলা সাহিত্য সভাৰ কুহি উপ সমিতিৰ উদ্যোগত সুৰেণ ৰাজখোৱা সোঁৱৰণী চিত্ৰাংকন অনুষ্ঠিত হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নমো এপৰ মাধ্যমেৰে মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত অসমৰ বিজেপি কৰ্মীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি সম্পন্ন। আৰু ডিব্ৰুগড়ৰ টিংখাঙত স্থানীয় কৃষকসকলৰ দ্বাৰা উৎপাদিত 16 টন আলু ৰপ্তানিৰ বাণিজ্যিক যাত্ৰাৰ শুভাৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।